এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো যদুমণি শইকীয়াই আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ। লোকসভা নিৰ্বাচনৰ পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ভিন ভিন ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পশ্চিমবংগত, কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ মহাৰাট্টত আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দেশৰ ৰাজধানী চহৰত প্ৰচাৰ সভাত অংশগ্ৰহণ। কাইলৈ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96টা লোকসভা সমষ্টিত ভোটগ্ৰহণৰ প্ৰস্তুতি সম্পন্ন। আছাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত অষ্টম নৰ্থ ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি সামৰণি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছৰ চেন্নাই ছুপাৰ কিংছক 142 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ। দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি। কাইলৈ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ প্ৰচাৰ অভিযান কালি সন্ধিয়া 6 বজাত অন্ত পৰে। কাইলৈ 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96টা লোকসভা সমষ্টিৰ কাৰণে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত বহুকেইগৰাকী প্ৰভাৱশালী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। ইয়াৰ ভিতৰত প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ অন্যতম। সমাজবাদী পাৰ্টীৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কনৌজ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। শ্ৰীযাদৱৰ বিৰুদ্ধে বিজেপিয়ে বৰ্তমানৰ সাংসদ সুব্ৰত পাঠকে প্ৰতিদ্বন্দ্বিতা কৰিছে। উল্লেখযোগ্য যে সমাজবাদী পাৰ্টীৰ একালৰ দুৰ্গস্বৰূপ কনৌজত 2019 বৰ্ষৰ সাধাৰণ নিৰ্বাচনত সমাজবাদী পাৰ্টীৰ ডিম্পল যাদৱ সুব্ৰত পাঠকৰ বিৰুদ্ধে পৰাস্ত হৈছিল। একেদৰে কাইলৈ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰৰ ভাগ্যও নিৰ্ণয় হ'ব। পশ্চিমবংগৰ কৃষ্ণনগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা শ্ৰীমৈত্ৰৰ বিৰুদ্ধে বিজেপি প্ৰাৰ্থী ৰাজমাতা অমৃতা ৰয় অৱতীৰ্ণ হৈছে। অভিনয় জগতৰ পৰা ৰাজনীতিত খোজ দিয়া শত্ৰুঘ্ন সিনহায়ো তৃণমূল কংগ্ৰেছৰ পৰাই আছানসোল সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পশ্চিমবংগৰ বেৰহামপুৰ সমষ্টিত প্ৰভাৱশালী বিজেপি প্ৰাৰ্থী নিৰ্মল কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰাৰ্থী অধীৰ ৰঞ্জন চৌধুৰী আৰু তৃণমূল কংগ্ৰেছৰ নেতা ইউছুফ পাঠান অৱতীৰ্ণ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী তথা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্জুন মুণ্ডাৰ ভাগ্যও সোমবাৰে EVMত বন্দী হ'ব। শ্ৰীমুণ্ডাই ঝাৰখণ্ডৰ খুমটি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে বিহাৰৰ বেগুচৰাই সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। শ্ৰীসিঙৰ হৈ কালি প্ৰচাৰৰ অন্তিম দিনা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলায়। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন ৰেড্ডীৰ ভগ্নী ৱাই এছ শৰ্মিলাই অন্ধ্ৰপ্ৰদেশৰ কাৰাপ্পা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে তেলেংগানাত হায়দৰাবাদ সমষ্টিৰ পৰা তেলেগু অভিনেত্ৰী মাধৱীলতাই বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। উল্লেখযোগ্য যে দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে সম্পন্ন হৈছে। চতুৰ্থ পৰ্যায়ত মুঠ 1717গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে পঞ্চম পৰ্যায়ত 20 মে'ত 49টা লোকসভা সমষ্টি, 25 মে'ত ষষ্ঠ পৰ্যায়ত 57টা আৰু সপ্তম পৰ্যায়ত 1 জুনত আৰু 57টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। অহা 4 জুনত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। কাইলৈ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 96টা লোকসভা সমষ্টিত ভোটগ্ৰহণৰ প্ৰস্তুতি চলোৱা হৈছে। এই উপলক্ষে 19 লাখ ভোটগ্ৰহণকাৰী বিষয়াক 1,92,000 ভোটগ্ৰহণ কেন্দ্ৰত সুচাৰুৰূপে ভোটগ্ৰহণ সম্পন্ন কৰিবলৈ নিয়োগ কৰা হৈছে। ভোটগ্ৰহণ পুৱা 7 বজাত আৰম্ভ হৈ সন্ধিয়া 6 বজাত সামৰণি পৰিব। নিৰ্বাচন আয়োগে জনোৱা মতে তেলেংগানাৰ 17টা লোকসভা সমষ্টিৰ কিছুসংখ্যক বিধানসভা অঞ্চলত ভোটদাতাৰ অংশগ্ৰহণক উৎসাহ দিবলৈ ভোটগ্ৰহণৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি ভোটগ্ৰহণৰ সময়ত নিৰ্দিষ্ট লোকসভা সমষ্টিসমূহত তাপমান স্বাভাৱিক হৈ থাকিব। লগতে সমষ্টিসমূহত গৰম বতাহৰ প্ৰাবল্য অনুভৱ কৰা নহ'ব বুলি বতৰ বিজ্ঞান বিভাগে সদৰি কৰিছে। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে দেশৰ বিভিন্ন ঠাইত ভিন ভিন ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান পূৰ্ণগতিত অব্যাহত ৰাখিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ হুগলীত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অনুসূচিত জনজাতি উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ দিনত বাজেট বৃদ্ধি কৰা বুলি দাবী কৰে। জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে আৰামবাগ লোকসভা সমষ্টিৰ NDAৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ দৰে মহান ব্যক্তিত্বৰ আদৰ্শৰে পৰিচালিত পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ চৰকাৰে শিক্ষা ব্যৱস্থা সম্পূৰ্ণ বিপথে পৰিচালিত কৰিছে বুলি দাবী কৰে। বিজেপি নেতাগৰাকীয়ে ৰাজ্যখনৰ স্বাস্থ্য সম্পৰ্কীয় আন্তঃগাঁথনি তেনেই দুৰ্বল বুলি মত প্ৰকাশ কৰি ৰাজ্যখনত শাসনাধিষ্ঠ চৰকাৰখনক ইয়াৰ বাবে জগৰীয়া কৰে। শ্ৰীমোদীয়ে ইয়াৰ পিছত হাওৰাত অন্য এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহে উত্তৰ প্ৰদেশৰ কৌশাম্বীৰ পৰা বিজেপিৰ প্ৰাৰ্থী বিনোদ সুনকাৰৰ সমৰ্থনত নিৰ্বাচনী সভাত ভাষণ দিয়ে। শ্ৰীশ্বাহে পাক অধিকৃত কাশ্মীৰ অচিৰেই পুনৰ অধিগ্ৰহণ কৰা হ'ব বুলি দাবী কৰে। ইফালে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ পশ্চিমবংগৰ কলকাতাত উপস্থিত হৈছে। বিজেপিৰ নেতাগৰাকীয়ে আজি দলটোৰ কলকাতাৰ কাৰ্যালয়ত দলীয় নেতাকৰ্মীসকলৰ সৈতে নিৰ্বাচনী আলাপ আলোচনাত অংশগ্ৰহণ কৰে। আম আদমী পাৰ্টীৰ আহায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লোকসভা নিৰ্বাচনত জয়ী হলে 10টা নিশ্চয়তা পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে বিদ্যুত, পানী, স্বাস্থ্য, শিক্ষা আৰু কৰ্মসংস্থানৰ দিশত পদক্ষেপ লোৱাৰ বিষয়ে নিৰ্বাচনী প্ৰচাৰত উল্লেখ কৰে। দলটোৰ কাৰ্যালয়ত পাঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ নেতা ভগৱন্ত মানৰ সৈতে এখন সংবাদমেল সম্বোধন কৰি শ্ৰীকেজৰিৱালে 10টা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে। সমগ্ৰ দেশতে দুখীয়া লোকক বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ লগতে বিশ্বমানৰ চৰকাৰী বিদ্যালয় নিৰ্মাণৰ বিষয়েও শ্ৰীকেজৰিৱালে উল্লেখ কৰে। ইয়াৰ লগতে আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে দাবী কৰে যে চীনে দখল কৰা ভাৰতৰ ভূমি মুক্ত কৰিবলৈ সেনাবাহিনীক সম্পূৰ্ণ স্বাধীনতা দিয়া হ'ব। ইফালে জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গে আজি মহাৰাট্টৰ ধুলেত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি শাসনাধিষ্ঠ বিজেপি চৰকাৰখনৰ তীৱ সমালোচনা কৰে। শ্ৰীখাৰ্গে ন্যায় ব্যৱস্থাত অংশীদাৰিত্ব সুনিশ্চিত কৰিবলৈ জাতিগত জনগণনা জৰুৰী বুলি দাবী কৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৱাৰ অহা 15 মে'ৰ পৰা দেশী বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। বিগত বৰ্ষৰ 15 অক্টোবৰত মুকলি হোৱা 2023-24 পৰ্যটন বৰ্ষৰ অহা 15 মে'ত অন্ত পৰিব। ইতিমধ্যে যোৱা 1 মে'ৰ পৰা উদ্যানখনত হাতী চাফাৰী বন্ধ কৰি দিয়া হৈছে। 2023-24 পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। এই পৰ্যটন বৰ্ষটোত বৰ্তমানলৈকে 30,919 গৰাকী বিদেশী পৰ্যটককে ধৰি 3,27,490 গৰাকী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰাৰ তথ্য লাভ কৰা হৈছে। এই সময়ছোৱাত উদ্যান কৰ্তৃপক্ষই 8,80,00,000 টকাৰ ৰাজহ লাভ কৰিছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আছাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইণ্ডোৰ ষ্টেডিয়ামত যোৱা শুকুৰবাৰৰ পৰা 3-দিনীয়াকৈ অনুষ্ঠিত 8ম নৰ্থ ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি সামৰণি পৰিব। এই প্ৰতিযোগিতাত পুৰুষৰ 55 বছৰৰ ডাবল শাখাত অসমৰ বিজয় কুমাৰ বৰ্মন আৰু ধ্ৰুৱ শৰ্মা বিজয়ী হৈছে। একেদৰে পুৰুষৰ 45 বছৰৰ ডাবলছত নাগালেণ্ডৰ বেনডাংনছেট আৰু তাজেনকাৱা আউৱে জয়লাভ কৰিছে। এই শিতানত অসমৰ অজন্তা চৌধুৰী আৰু বিষ্ণু ডেকাই ৰাণাৰ্ছ আপৰ সন্মান লাভ কৰিছে। 40 বছৰৰ পুৰুষৰ ডাবল শাখাত মিজোৰামৰ লাল মোৱানাওমা আৰু লাল নিৰিদিকা ৰাউট বিজয়ী হোৱাৰ বিপৰীতে পুৰুষৰ 35 বছৰৰ ডাবলছৰ শাখাতো মিজোৰামৰ লাল মোৱানাওমা চেমুৱেল লাল নুমাৱাই জয়লাভ কৰিছে। খেলসমূহ এতিয়াও অব্যাহত আছে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত উত্তৰ পূবৰ লগতে ভূটান, নেপালৰ খেলুৱৈয়ে অংশ লৈছে। সন্ধিয়া 6 বজাৰ পৰা এই প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ চেন্নাই এম চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 141 ৰান কৰিবলৈ সমৰ্থ হয়। বাতৰি যুগুত কৰাৰ পৰলৈকে 142 ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি চেন্নাই ছুপাৰ কিংছে 16 অভাৰত 5টা উইকেট হেৰুৱাই 121 ৰান সংগ্ৰহ কৰি খেলি আছে। ইফালে বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দিল্লী কেপিটেলছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া শুনক বিগত সপ্তাহটোত আঞ্চলিক বাতৰিত স্থান লাভ কৰা উল্লেখযোগ্য বাতৰিৰ আলোকপাত আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে।
ৰাজ্যৰ 4টা সমষ্টিত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত 85%ৰো অধিক ভোটদান, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা, দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুৰববী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰকে ধৰি কেইবাটাও উল্লেখযোগ্য বাতৰিয়ে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে। ৰাজ্যখনৰ 2টা পৰ্যায়ত 19 আৰু 26 এপ্ৰিলত লোকসভা নিৰ্বাচন নিয়াৰিকৈ সম্পন্ন হোৱাৰ পাছত যোৱা 7 মে'ত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণো সুকলমে সম্পন্ন হয়। ভোটগ্ৰহণৰ প্ৰস্তুতি, শীৰ্ষ নেতাসকলৰ প্ৰচাৰকে ধৰি বিভিন্ন বাতৰি আঞ্চলিক বাতৰিত সবিস্তাৰে প্ৰকাশ কৰা হয়। 7 মে'ত 4টা সমষ্টিত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন হোৱাৰ লগে লগে ৰাজ্যখনৰ 14টা সমষ্টিত 143 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য EVMত বন্দী হৈছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ 5টা সমষ্টি কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত মুঠ 35 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আনহাতে দ্বিতীয় পৰ্যায়ত 5টা সমষ্টি দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত 61 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। তৃতীয় পৰ্যায়ত 4টা সমষ্টিত 47 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হয়। শেহতীয়া তথ্য অনুসৰি তৃতীয় পৰ্যায়ত ৰাজ্যখনত 85.45% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। ইপিনে ভোটগ্ৰহণ হোৱাৰ পাছত ই ভি এমসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ষ্ট্ৰংৰুমত ৰখা হয়। ৰাজ্যখনত তিনিওটা পৰ্যায়ৰ নিৰ্বাচনৰ পাছত ই ভি এমসমূহ 50টা ষ্ট্ৰংৰুমত ৰখা হৈছে। ষ্ট্ৰংৰুমসমূহত তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে ইয়াৰ প্ৰৱেশ আৰু প্ৰস্থানদ্বাৰ চি চি কেমেৰাৰে অহৰহ নিৰীক্ষণত ৰখা হৈছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ যোৱা 9 মে'ত ঘোষণা কৰা হয়। এইবাৰ শীৰ্ষস্থান অবিহনে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ফলাফল অনুসৰি কলা শাখাত 89.18%, বিজ্ঞান শাখাত 89.88%, বাণিজ্য শাখাত 87.80% আৰু বৃত্তিমুখী শাখাত 85.78% পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ 2,73,908 পৰীক্ষাৰ্থীৰ মাজৰ পৰা 2,42,794 পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। অসম লোকসেৱা আয়োগে যোৱা 9 মে'ত 2023 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। এই অনুসৰি মূল পৰীক্ষাৰ বাবে সৰ্বমুঠ 2,898 পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ ভিতৰত 719 মহিলা, 106 বিশেষভাৱে সক্ষম আৰু 102 প্ৰাক্তন সৈনিক পৰীক্ষাৰ্থীও আছে। প্ৰথমবাৰৰ বাবে পৰীক্ষাটোত মৰাণ মতকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতেও প্ৰাৰ্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ 32 জিলাৰ 116 কেন্দ্ৰত মুঠ 235 পদৰ বিপৰীতে অনুষ্ঠিত এই পৰীক্ষাত 67,291 প্ৰাৰ্থীয়ে আবেদন কৰিছে। আয়োগৰ এটা বিবৃতি অনুসৰি জুলাই মাহৰ শেষভাগত মূল পৰীক্ষা অনুষ্ঠিত হ'ব। মূল পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ ইংৰাজীৰ লগতে অসমীয়াতো উপলব্ধ হ'ব। পৰীক্ষাৰ্থীসকলে অসমীয়া মাধ্যমতো উত্তৰসমূহ লিখিব পাৰিব। উচ্চতম ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুৰববী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন যোৱা শুকুৰবাৰে মঞ্জুৰ কৰে। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ খণ্ড বিচাৰপীঠৰ আদালতে সুৰা নীতি গোচৰত তিহাৰ জেলত বন্দী হৈ থকা কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন অহা 1 জুনলৈ মঞ্জুৰ কৰিছে। 2 জুনত কেজৰিৱালক জেল কৰ্তৃপক্ষৰ ওচৰত আম্মসমৰ্পণ কৰিবলৈ আদালতে নিৰ্দেশ দিয়ে। আদালতত দুয়োপক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ অন্তত ন্যায়াধীশদ্বয়ে দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰী কেজৰিৱালৰ জামিন আবেদন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে যোৱা 21 মাৰ্চত বিধি বলবৎকাৰী সঞ্চালকালয়ে সুৰা নীতিৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। ইপিনে কেজৰিৱালৰ জামিন মঞ্জুৰ কৰাৰ পাছতে আম আদমী পাৰ্টীয়ে উচ্চতম ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যোৱা বৃহস্পতিবাৰে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰে। শ্ৰীমতী মুৰ্মুৱে প্ৰখ্যাত শিল্পী ডঃ বৈজন্তীমালা বালী আৰু তেলেগু চলচ্চিত্ৰ অভিনেতা কনিডলা চিৰঞ্জীৱীক পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰে। আনহাতে এছিয়াৰ প্ৰথমগৰাকী উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ এম ফাতিমা বিবিক মৰণোত্তৰভাৱে পদ্মভূষণ প্ৰদান কৰা হয়। বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ অশ্বিন বালাচান্দ মেহতা, প্ৰবীণ ৰাজনৈতিক নেতা অ' ৰাজাগোপালক এই সন্মান প্ৰদান কৰা হয়। ইপিনে আধ্যামিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা দৃষ্টান্তমূলক বৰঙণিৰ বাবে টোকদান ৰিনপোচে মৰণোত্তৰভাৱে পদ্মভূষণ প্ৰদান কৰা হয়। হাতী সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসমৰ হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। থেলাচেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে যোৱা বুধবাৰে সমগ্ৰ বিশ্বৰ লগতে অসমতো থেলাচেমিয়া দিৱস উদযাপন কৰা হয়। প্ৰতিবছৰে 8 মে'ৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। জিনীয় বিসংগতিৰ বাবে তেজৰ লোহিত ৰক্তকণিকাৰ উৎপাদন কমি যোৱা এই ৰোগ সন্দৰ্ভত বিশ্বজুৰি সজাগতা সৃষ্টিৰ উপৰি এনে ৰোগীৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে অৱগত কৰাৰ বাবে এই দিৱস পালন কৰা হয়। শ্ৰীশ্ৰী দামোদৰ দেৱৰ 426 সংখ্যক তিৰোভাৱ তিথি উপলক্ষে যোৱা বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী গ্ৰহণ কৰা হয়। মহাপুৰুষজনে স্থাপন কৰা বৰপেটা জিলাৰ আদিসত্ৰ পাটবাউসীত 7-দিনীয়া কাৰ্যসূচীৰে এই তিথি পালন কৰা হৈছে। এয়াই আছিল বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা উল্লেখযোগ্য বাতৰিসমূহৰ আলোকপাত।
ধন্যবাদ অৰুণিমা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ 5ম, 6ষ্ঠ আৰু 7ম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ভিন ভিন ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পশ্চিমবংগত, কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে মহাৰাট্টত আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দেশৰ ৰাজধানী চহৰত প্ৰচাৰ সভাত অংশগ্ৰহণ। কাইলৈ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96টা লোকসভা সমষ্টিত ভোটগ্ৰহণৰ প্ৰস্তুতি সম্পন্ন। আছাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ উদ্যোগত 3-দিনীয়াকৈ অনুষ্ঠিত 8ম নৰ্থ ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি সামৰণি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছৰ চেন্নাই ছুপাৰ কিংছৰ 142 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।